নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষী এক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী শ্বহীদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰু কঠোৰ হ'ব লাগিব বুলি দাবী জনায়। সংগঠনটোৰ মুখ্য উপদেষ্টাগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
শ্ৰান্ত গাফিলতি জুই আৰু পানীৰ পৰা নিম কেয়াৰ হস্পিটেলৰ পৰা কৰ্তৃপক্ষে কৈ আছে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে, তৎসত্ত্বেও পানী সাঁতুৰিবলৈ কিয় দিয়া হ'ল? আৰু এটা চূড়ান্ত গাফিলতি আৰু এইটো এটা অক্ষমণীয় অপৰাধ। এই যিটো কাম কৰিলে উদ্যোক্তা শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ লগত থকা যিকেইজন ব্যক্তি, এজনটো সাঁতুৰি আহি পেলাই আকৌ তেওঁ কিবা ইয়াত ইণ্টাৰভিউ দি আছে নহয়, শেখৰ গোস্বামী ইণ্টাৰভিউ দি আছে, তেওঁ সাঁতুৰি আছিল তেওঁ, আৰু ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিবোৰ মানুহ যিকেইজন ব্যক্তিয়ে হাঁহি খিকিন্দালি কৰি গোটেই দৃশ্যটো চাই আছিল, এই সকলো কিন্তু অসমনীয় অপৰাধত অপৰাধী। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা অসমনীয় অপৰাধত অপৰাধী আৰু তেওঁলোকক শাস্তি দিবই লাগিব, গ্ৰেপ্তাৰ কৰিবই লাগিব।
ইপিনে শিৱসাগৰত জুবিন অনুৰাগীয়ে আজি শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত এটা বিশাল প্ৰতিবাদী সমদল উলিয়ায়। দলমুখ চাৰিআলিৰ পৰা এ এছ টি চি হৈ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰা এই প্ৰতিবাদী সমদলৰ জৰিয়তে জুবিন অনুৰাগীয়ে প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায়ৰ দাবী কৰে। জনতাৰ আপোন শিল্পী জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে শিৱসাগৰত শিল্পীগৰাকীৰ এটা পূৰ্ণাবয়ব প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সহ অধ্যাপক ৰবীন্দ্ৰ বৰাই আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। এই ক্ষেত্ৰত অধ্যাপকগৰাকীয়ে সমাজৰ সকলো স্তৰৰ ৰাইজৰ লগতে ৰাজ্য চৰকাৰৰো সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কাইলৈ পুৱা 7:30 বজাত জীপ ছাফাৰী আৰম্ভ হ'ব। দুৱাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পৰিবহণ বিভাগে জীপসমূহৰ পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰাৰ উপৰি চালকৰ প্ৰশিক্ষণো সম্পূৰ্ণ কৰিছে। কাইলৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হ'ব। ইপিনে কাজিৰঙাৰ কহৰা বনাঞ্চল অহা অক্টোবৰৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী 1 নৱেম্বৰত মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ৰাজ্যৰ অন্য এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ ভেলগুৰি বীজ ফাৰ্মত নগাই মজুত ৰখাত তৈল খেজুৰৰ পুলিসমূহ ঘূৰাই লৈ নোযোৱাৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চাহ জনজাতি ছাত্ৰ সন্থাই আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাট জিলা প্ৰশাসনে পূৰ্বে স্থানীয় ৰাইজ তথা দল সংগঠনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কালিৰ ভিতৰত এই তৈল খেজুৰৰ পুলিসমূহ উভতাই পঠোৱাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন ব্যৰ্থ হোৱাত আজি ৰাইজে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে অসমৰ বীজ ফাৰ্মত নগাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰি পাম অইলৰ খেতি কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰি স্থানীয় লোক তথা দল সংগঠনে প্ৰতিবাদ কৰি আহিছে। এই পুলিসমূহ শীঘ্ৰে নাগালেণ্ডলৈ উভতাই নিনিলে প্ৰতিবাদী কাৰ্যসূচী আৰু দীঘলীয়া হ'ব বুলি সংগঠনসমূহে প্ৰকাশ কৰিছে। বৰপেটা জিলাৰ হাউলি থানাৰ অন্তৰ্গত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোক থিতাতে নিহত আৰু 1 জন লোক আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে 5 জন মৰাপাট ব্যৱসায়ীয়ে পথৰ কাষৰ গছৰ ছাঁত বহি হিচাপ নিকাচ কৰি থকাৰ সময়ত এখন 4-চকীয়া বাহনে 4 জন লোকক মহতিয়াই নিয়ে। ইয়াৰে 3 জনৰ ঘটনাস্থলীতে মৃত্যু হয়। নিহত লোককেইজন হাউলি কদমডলাৰ আলী হুছেইন, কদম আলী আৰু হাজোৰ ৰামদিয়াৰ হানিফ আলী বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি চালকজনে পলায়নৰ চেষ্টা কৰে যদিও ৰাইজে তেওঁক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। ইপিনে বজালী জিলাৰ পাঠশালাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত চুলিয়াপাৰাৰ সিদ্ধেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়। তেওঁক ততাতৈয়াকৈ পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।